বতৰা পঢ়িছো অনুজা লোকামুদ্ৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশৰ 542খন লোকসভা আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা কাইলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সম্পন্ন হ'ব। মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে কৈছে যে এইবাৰৰ লোকসভা নিৰ্বাচনত 64.2 কোটি ভোটাৰৰ অংশগ্ৰহণেৰে দেশে বিশ্ব অভিলেখ গঢ়িছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ চিকিৎসালয়সমূহে নিয়ামক প্ৰটকলসমূহ আৰু অগ্নিসুৰক্ষা সম্পৰ্কীয় নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউয়ৰ্কৰ নেচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 5 বজাত আৰম্ভ হ'ব। দেশৰ 542খন লোকসভা আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা কাইলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সম্পন্ন হ'ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনামে স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ক্ৰেছমাৰ পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু ক্ৰেছমাৰ পাছত ইভিএম মুকলি কৰা হ'ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। সেই ঠাইসমূহত পুৱা 8 বজাৰ পৰা ইভিএমৰে গণনা আৰম্ভ হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি ভোটগণনা সম্পন্ন কৰিবলৈ 64জন সাধাৰণ পৰ্যবেক্ষকক প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে ৰাজ্যখনত সৰ্বমুঠ 1,28,299টা পোষ্টেল বেলট প্ৰদান কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে কৈছে যে এইবাৰৰ লোকসভা নিৰ্বাচনত 64.2 কোটি ভোটাৰৰ অংশগ্ৰহণেৰে দেশে বিশ্ব অভিলেখ গঢ়িছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰে কয় যে এই সংখ্যা হৈছে G7 ৰাষ্ট্ৰগোষ্ঠী আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু কানাডাৰ ভোটাৰৰ তুলনাত 2 গুণ অধিক। তেওঁ কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনত 31.2 কোটি মহিলা ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে, যি হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেওঁ লগতে কয় যে 2019 চনৰ সাধাৰণ নিৰ্বাচনত 540টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰৰ নিৰ্বাচনত মাত্ৰ 39টা কেন্দ্ৰতহে পুনৰ ভোটগ্ৰহণ কৰা হৈছে। শ্ৰীকুমাৰে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে 68,000 পৰ্যবেক্ষকৰ দল আৰু 1.5 কোটি নিৰ্বাচনী তথা নিৰাপত্তা বাহিনীৰ লোক নিয়োগ কৰা হৈছিল। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনত বিশেষ কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। এই সময়ছোৱাত নগদ ধন, ড্ৰাগছ আৰু সুৰাকে ধৰি 10,000 কোটিৰো অধিক মূল্যৰ সামগ্ৰী জব্দ কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা 495টা অভিযোগৰ 90% অভিযোগ মীমাংসা কৰা হয় বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। কাৰ্যনিৰ্বাহী ভোটগণনাৰ সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 3-তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চিচিটিভিৰ নিৰীক্ষণত সম্পন্ন কৰাৰ লগতে প্ৰতিখন টেবুলৰ বাবে পৃথক সুফল পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। শ্ৰীকুমাৰে কয় যে নিৰ্বাচন সন্দৰ্ভত বিৰোধী দলৰ প্ৰতিনিধিসকলে উত্থাপন কৰা সকলোবোৰ বিষয় ইতিমধ্যে নিষ্পত্তি কৰা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নিৰ্বাচন আয়োগৰ ৱেবছাইট results.aci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে ষ্টৰ অথবা এপল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটাৰ্ণিং বিষয়া আৰু কাউণ্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবছাইটত এখন হাতপুথিও প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনবিৰা অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াৰ ফলত কেইবাগৰাকীও বিশ্লেষক আৰু সময় ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 4 বজাৰ পৰা অব্যাহত থাকিব। অনুষ্ঠানটো নিউজন AIR এপ, আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু @AIR নিউজ _ZHY যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ চিকিৎসালয়সমূহে নিয়ামক প্ৰটকলসমূহ আৰু অগ্নিসুৰক্ষা সম্পৰ্কীয় নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰালয়ে লগতে যিকোনো স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ ৰোগী, কৰ্মচাৰী আৰু প্ৰতিষ্ঠানলৈ অহা প্ৰতিজন ব্যক্তিৰে সুৰক্ষা সুনিশ্চিত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে। যোৱা কিছুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 390টা স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰালয়ৰ প্ৰতিষ্ঠানসমূহক পৰ্যাপ্ত অগ্নি সুৰক্ষা ব্যৱস্থা সাজু কৰি ৰখাৰ লগতে অগ্নিকাণ্ডৰ সময়ত উপস্থিত লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাকে ধৰি বিভিন্ন সুৰক্ষামূলক অনুশীলন সময়ে সময়ে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰোতাৰ বাতৰি হৈছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান চাইমন ষ্টিয়েলে এইবুলি সতৰ্ক কৰি দিছে যে গোলকীয় উষ্ণতা 2.7 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱাৰ দিশে আগবাঢ়িছে আৰু এই বৃদ্ধি 1.5 ডিগ্ৰীত সীমিত কৰাটো অত্যন্ত কঠিন হ'ব। জাৰ্মানীত অনুষ্ঠিত বন জলবায়ু পৰিৱৰ্তন সন্মিলনত ভাষণ দি আজি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীষ্টিলে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ আহান বিনিয়োগ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অবিহনে বৰ্ধিত গোলকীয় উষ্ণতাৰ পৰা পৰিত্ৰাণ পোৱাটো অত্যন্ত কঠিন হ'ব আৰু ইয়াৰ ফলত মানৱ জীৱনৰ প্ৰতি অধিক ভাবুকিৰ সৃষ্টি হ'ব। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে দিয়া অভিযোগৰ সবিশেষ উত্তৰ দিয়াৰ বাবে এসপ্তাহৰ সময় বিচাৰি জনোৱাৰ অনুৰোধ নিৰ্বাচন আয়োগে প্ৰত্যাখ্যান কৰিছে। শ্ৰীৰমেশলৈ লিখা এখন পত্ৰত আয়োগে আজি সন্ধিয়াৰ ভিতৰত তেওঁৰ অভিযোগৰ সবিশেষ তথ্য সহকাৰে আয়োগৰ ওচৰত জনাবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভোটগণনাৰ পূৰ্বে 50গৰাকী জিলা দণ্ডাধীশক প্ৰভাৱিত কৰাৰ বাবে তেওঁলোকলৈ ফোন কৰা বুলি শ্ৰীৰমেশে অভিযোগ উত্থাপন কৰিছিল। ভোটগণনাৰ সময়ছোৱাত জিলা দণ্ডাধীশসকলো একো একোগৰাকী জিলা নিৰ্বাচনী বিষয়া। ইফালে আয়োগে কৈছে যে শ্ৰীৰমেশে অভিযোগ কৰাৰ দৰে কোনো এগৰাকী জিলা দণ্ডাধীশে এনেধৰণৰ কোনো ফোন কলৰ বিষয়ে আয়োগক অৱগত কৰোৱা নাই। জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ মিহালো গাঁৱত আজি আৰক্ষী আৰু সেনাই চলোৱা যুটীয়া অভিযানত দুটা সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱাৰে পৰা অভিযান আৰম্ভ হৈছিল। আকাশবাণীৰ দ্বিভাষিক ফোন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 4:30 বজাত গ্ৰীষ্ম প্ৰৱাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ডঃ কৃষ্ণ এছ বৎস আৰু এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ডঃ পিয়ুষ ৰঞ্জনে অংশগ্ৰহণ কৰিব। আলোচনাটি চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 0111-234-21050 আৰু 0111-233-1444 নম্বৰলৈ ফোন কৰি গ্ৰীষ্ম প্ৰৱাহৰ পৰা সুৰক্ষিত থাকিবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে 9289-94044 নম্বৰত হোৱাটছএপৰ জৰিয়তেও প্ৰশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল newsonair অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। আইচিচিৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউয়ৰ্কৰ নাসাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 5 বজাত আৰম্ভ হ'ব। আনহাতে আজি পুৱা কেনছিংটন অভেলত অনুষ্ঠিত আন এখন খেলত নামিবিয়াই ওমানক ছুপাৰ অভাৰৰ জৰিয়তে পৰাস্ত কৰে। ভাৰতে 5-0 আয়াৰলেণ্ডৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশৰ 542খন লোকসভা আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা কাইলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সম্পন্ন হ'ব। মুখ্য নিৰ্বাচনৰ বিষয়া ৰাজীৱ কুমাৰে কৈছে যে এইবাৰৰ লোকসভা নিৰ্বাচনত 64.2 কোটি ভোটাৰৰ অংশগ্ৰহণেৰে দেশে বিশ্ব অভিলেখ গঢ়িছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ চিকিৎসালয়সমূহে নিয়ামক প্ৰটকলসমূহ আৰু অগ্নি সুৰক্ষা সম্পৰ্কীয় নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু আইচিচিৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউয়ৰ্কৰ নাসাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাত আৰম্ভ হ'ব।